এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিজেপিৰ 88-জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ, বহুকেইগৰাকী বিধায়কৰ প্ৰাৰ্থিত্ব কৰ্তন, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকলৰ মনোনয়ন সংগ্ৰহ আৰু দাখিলৰ লগতে প্ৰচাৰ অভিযান আৰম্ভ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত বিশেষ ফাষ্টট্ৰেক আদালতৰ দৈনন্দিন বিচাৰ প্ৰক্ৰিয়া পৰিচালনাৰ বাবে বাক্সা জিলাৰ ন্যায়াধীশ শৰ্মিলা ভূঞাক মনোনীত আৰু দেশত ইন্ধনৰ যোগান স্বাভাৱিক অৱস্থাত আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশ। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে আজি 88-জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। 6গৰাকী মহিলা প্ৰাৰ্থীৰ নামৰ সৈতে প্ৰকাশিত এই তালিকাত বহুকেইগৰাকী বিধায়কৰ প্ৰাৰ্থিত্ব কৰ্তন কৰা হৈছে। দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ অধ্যক্ষতাত অনুষ্ঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সিদ্ধান্ত অনুসৰি জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব। লোকসভাৰ প্ৰাক্তন সাংসদ ডঃ ৰাজদীপ ৰয়ে শিলচৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীয়ে দুলীয়াজানৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব। বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে ভৱানীপুৰ সৰভোগ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সমান্তৰালকৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তামোলপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব। বিজেপিত নতুনকৈ যোগদান কৰা প্ৰদ্যুৎ বৰদলৈক দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। নিউ গুৱাহাটীত দীপ্লু ৰঞ্জন শৰ্মা, মধ্য গুৱাহাটীত বিজয় কুমাৰ গুপ্তা, ৰঙিয়াত ভৱেশ কলিতা, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, জাগীৰোডত পীযুষ হাজৰিকা, মৰিগাঁৱত ৰমাকান্ত দেউৰী, নগাঁও বটদ্ৰৱাত ৰূপক শৰ্মা, নদুৱাৰত পদ্ম হাজৰিকা, মঙলদৈত নীলিমা দেৱী, বিহপুৰীয়াত ভূপেন বৰা, লখিমপুৰত মানৱ ডেকা, ঢকুৱাখানাত নৱ কুমাৰ দলে, ধেমাজিত ডাঃ ৰণুজ পেগু, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, টিংখঙত বিমল বৰা, নাহৰকটীয়াত তৰংগ গগৈ, ডিমৌত সুশান্ত বৰগোহাঁই, মাজুলীত ভুৱন গাম, যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী, মৰিয়নীত ৰূপজ্যোতি কুৰ্মী, গোলাঘাটত অজন্তা নেওগ, খুমটাইত মৃণাল শইকীয়া, সৰুপথাৰত বিশ্বজিৎ ফুকন, ৰংখাঙত তুলিৰাম ৰংহাং, লখিমপুৰত কৌশিক ৰায়, পাথাৰকান্দিত কৃষ্ণেন্দু পাল, কাটিগড়াত কমলাক্ষদেৱ পুৰকায়স্থক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে পূৰ্বৰ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰৰ বিধায়ক অতুল বৰা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি প্ৰায় 19গৰাকী বিধায়কৰ নাম এই তালিকাৰ পৰা কৰ্তন কৰা হৈছে। এইবাৰ তালিকাত যুৱ প্ৰজন্মৰ কেইবাগৰাকীও প্ৰতিনিধিত অন্তৰ্ভুক্ত কৰা হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। সকলো জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ চেষ্টা কৰা হৈছে বুলিও তেওঁ কয়।
যুৱ প্ৰজন্মক আমি বিশেষভাৱে অগ্ৰাধিকাৰ দিছো। পশ্চিম গোৱালপাৰা সমষ্টিত আমাৰ যুৱ নেতা পবিত্ৰ ৰাভা, বকুত হিমাংশু শেখৰ বৈশ্য, পলাশবাৰী আমাৰ ৰঙানদীত ঋষিৰাজ হাজৰিকা, হাইলাকান্দিত ডক্টৰ মিলন দাস, হাফলঙত শ্ৰীমতী ৰূপালী লাংথাচা আৰু আমাৰ বিহালীত মুনীন্দ্ৰ দাস, আমি আৰু তিতাবৰত ধীৰাজ গোৱাল, বকুত ৰাজুমে, বহুকেইজন এইবাৰ প্ৰথমবাৰৰ বাবে এটা তামোলপুৰত ভিক্তৰ দাস গোৰেশ্বৰত বহুকেইজন যুৱ নেতা এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে।
ইপিনে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত নৱগঠিত ডিমৰীয়া সমষ্টিকে ধৰি 26টা সমষ্টি বিজেপিয়ে মিত্ৰদল অসম গণ পৰিষদক এৰি দিছে। বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ পাছতে এতিয়া অগপই শীঘ্ৰেই প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ইপিনে কংগ্ৰেছ দলে আজি তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ইউ পি পি এলে আজি 5জন প্ৰাৰ্থীৰ নামেৰে তৃতীয়খন তালিকা প্ৰকাশ কৰে। দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে এখন সংবাদমেলত প্ৰকাশ কৰা মতে বাওখুংগ্ৰি সমষ্টিত ইউ পি পি এলৰ মহিলা গোটৰ কেন্দ্ৰীয় সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, পৰ্বতযোৰা সমষ্টিত আয়ুব হুছেইন মণ্ডল, ছিডলি সমষ্টিত প্ৰাক্তন পাৰিষদ ৰঞ্জিত বসুমতাৰী, গোৰেশ্বৰত পবিত্ৰ বড়ো আৰু মাজবাটত ৰবীন্দ্ৰ বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। বি টি চিৰ বাকী থকা দুটা সমষ্টি মানস আৰু টংলাৰ বাবে প্ৰাৰ্থীৰ নাম সন্ধিয়ালৈ ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। বি পি এফৰ প্ৰাৰ্থী তালিকাও আজি সন্ধিয়াৰ ভিতৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে টিকটৰ পৰা বঞ্চিত বিভিন্নজনে ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিছে। কাছাৰ জিলাৰ ধলাইৰ বিজেপিৰ বৰ্তমানৰ বিধায়ক নিহাৰ ৰঞ্জন দাসে প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। বিধায়কগৰাকীয়ে প্ৰাৰ্থী তালিকাক লৈ অসন্তুষ্টি ব্যক্ত কৰি তেওঁৰ কামক সঠিকভাৱে স্বীকৃতি দিয়া হোৱা নাই বুলি পদত্যাগ পত্ৰত উল্লেখ কৰে। ইপিনে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকলৰ মনোনয়ন সংগ্ৰহ আৰু দাখিলৰ লগতে প্ৰচাৰ অভিযানো আৰম্ভ হৈছে। নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাই আজি ঢুলীয়াডগৰে মনোনয়ন পত্ৰ দাখিল কৰে। নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত পত্নী আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত তেওঁ মনোনয়ন দাখিল কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব। তামোলপুৰৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰা বিশ্বজিৎ দৈমাৰীয়ে কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। বৰপেটা জিলাৰ 4টা বিধানসভা সমষ্টিৰ ভিতৰত মন্দিয়া সমষ্টিৰ বাবে কালি প্ৰথমখন মনোনয়ন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে দাখিল কৰে। নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান আৰম্ভ হৈছে। বাক্সা জিলাৰ মানাহ সমষ্টিত আজি ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰে প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰীতালুকদাৰে বিৰোধী পক্ষক কঠোৰ ভাষাৰে সমালোচনা কৰি বিগত সময়ছোৱাত শাসকীয় তথা আন আন বিৰোধী দলে মানাহ সমষ্টিৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তোলে। বিজেপিয়ে অহা 24 মাৰ্চৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰিছে। নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন অসমলৈ আহিব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনত বিধানসভা নিৰ্বাচন সুকলমে পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে নিয়োগ কৰা কেইবাগৰাকীও পৰ্যবেক্ষক সংশ্লিষ্ট জিলাসমূহত উপস্থিত হৈ জিলাৰ নডেল বিষয়া আৰু বিভিন্ন দলৰ সদস্যৰ সৈতে মত বিনিময় কৰিছে। নলবাৰী জিলাত আজি সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োজিত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বি শ্ৰীনিবাসন, আৰক্ষী পৰ্যবেক্ষক হিচাপে নিয়োজিত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অবিনাশ কুমাৰ আৰু ব্যয় পৰ্যবেক্ষক হিচাপে নিয়োজিত ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া আশুতোষ কুমাৰ চাহুৱে আজি জিলা আয়ুক্ত আৰু নিৰ্বাচনী দায়িত্বাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে জিলাখনত সকলো নিৰ্বাচনী কোষৰ কাম আৰম্ভ হৈছে। আয়ুক্তৰ কাৰ্যালয়ত 24 ঘণ্টাজোৰা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি তেওঁ কয়। ডিব্ৰুগড় জিলাত সাধাৰণ পৰ্যবেক্ষক, আৰক্ষী পৰ্যবেক্ষক আৰু ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্ত 5 গৰাকী বিষয়াই নিজ নিজ দায়িত্বত যোগদান কৰিছে। কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী কাম কাজ তদাৰক কৰাৰ লগতে ব্যয় নিৰীক্ষণ আৰু আৰক্ষী প্ৰশাসনৰ কাম চোৱা চিতা কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে কামৰূপ মহানগৰ জিলাত 2গৰাকী সাধাৰণ পৰ্যবেক্ষক, 2গৰাকী ব্যয় পৰ্যবেক্ষক আৰু 1গৰাকী আৰক্ষী পৰ্যবেক্ষকক নিযুক্তি দিছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰদীপ কুমাৰ কৃষ্ণাৰাও ডাঙ্গে আৰু হিমশেখৰ গুপ্তাক সাধাৰণ পৰ্যবেক্ষক, ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া ৰঞ্জন প্ৰকাশ আৰু ৰজত সেনক ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। আৰক্ষী সেৱাৰ বিষয়া আছলাম খানক আৰক্ষী পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে। আটাইকেইগৰাকী পৰ্যবেক্ষক গুৱাহাটীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশত ইন্ধনৰ যোগান স্বাভাৱিক অৱস্থাত আছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই আজি এখন সংবাদমেলত এই বিষয়ে সদৰি কৰে। দেশৰ শোধনাগাৰসমূহে পৰিস্থিতিৰ জোৰা মৰাৰ বাবে সৰ্বোচ্চ ক্ষমতাৰে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে। দেশত ইন্ধনৰ নাটনি হোৱা নাই আৰু পৰ্যাপ্ত ইন্ধন মজুত আছে বুলিও তেওঁ উল্লেখ কৰে।
हमारी क्रूड अवेलेबिलिटी सामान्य है, रिफाइनरीज उच्चतम कैपेसिटी पर ऑपरेट कर रही हैं, डोमेस्टिक एलपीजी प्रोडक्शन हैज इंक्रीज्ड बाय 40%, रिटेल आउटलेट्स पर कोई ड्राई आउट रिपोर्टेड नहीं है और पेट्रोल पंप्स पर एडिक्वेट स्टॉक्स पेट्रोल और डीजल के अवेलेबल हैं। नेचुरल गैस के संबंध में जैसा कि आप जानते हैं पीएनजी और सीएनजी फॉर ट्रांसपोर्ट 100% विदाउट एनी कट कंज्यूमर्स को अवेलेबल कराया जा रहा है। इसी संदर्भ में आप सबके द्वारा हम लोगों की एक अपील है कि जहां पर भी एलपीजी कंज्यूमर्स कमर्शियल कंज्यूमर्स पीएनजी पर शिफ्ट हो सकते हैं और वहां पर सीजीडी नेटवर्क अवेलेबल है।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মধ্যপ্ৰাচ্যৰ স্থিতি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত ইন্ধনৰ যোৰামৰাৰ বাবে 3 মাহৰ বাবে অপৰিশোধিত তেল মজুত কৰি ৰাখিবলৈ সংসদৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ স্থায়ী সমিতিয়ে পৰামৰ্শ জাৰি কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত বিশেষ ফাষ্ট ট্ৰেক আদালতত দৈনন্দিন বিচাৰ প্ৰক্ৰিয়া পৰিচালনাৰ বাবে বাক্সাৰ জিলা ন্যায়াধীশ হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা শৰ্মিলা ভূঞাক মনোনীত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই নিৰ্ণায়ক পদক্ষেপে ন্যায়িক প্ৰক্ৰিয়াক ত্বৰান্বিত কৰি যথোচিত ন্যায় সুনিশ্চিত কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেছন আদালতত শুনানি অনুষ্ঠিত হয়। অভিযুক্তৰ ওপৰত প্ৰযোজ্য হ'বলগীয়া গোচৰৰ ধাৰাৰ বিষয়ত আজিৰে পৰা শুনানি গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড়ৰ জ্যোতিনগৰ নিবাসী খোৱাং পিথুবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আভা গগৈৰ কালি নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 79 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিজেপিৰ 88জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ, বহুকেইগৰাকী বিধায়কৰ প্ৰাৰ্থিত্ব কৰ্তন, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকলৰ মনোনয়ন সংগ্ৰহ আৰু দাখিলৰ লগতে প্ৰচাৰ অভিযান আৰম্ভ, দেশত ইন্ধনৰ যোগান স্বাভাৱিক অৱস্থাত আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত বিশেষ ফাষ্টট্ৰেক আদালতৰ দৈনন্দিন বিচাৰ প্ৰক্ৰিয়া পৰিচালনাৰ বাবে বাক্সা জিলাৰ ন্যায়াধীশ শৰ্মিলা ভূঞাক মনোনীত। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।